এই আকাশবাণী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে প্ৰায় 1,00,000 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া কৰ্মসংস্থাপন বিষয়ক উদগনি আঁচনিত অনুমোদন জনাইছে। তামিলনাডুৰ চট্টুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকাৰ কাৰখানাত আজি হোৱা বিস্ফোৰণত 5 লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 3 লোক গুৰুতৰভাৱে আহত হয়। কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হু শ্বায়েনৰ সৈতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটনথান চিনুৱাৰ্থৰ ফোনযোগে হোৱা কথা বতৰা ফাদিল হোৱাৰ পাছতে থাইলেণ্ডৰ সাংবিধানিক আদালতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীজনক নিলম্বন কৰিছে। পঞ্জাৱৰ 6 শিশু টেগবীৰ সিঙে মাউণ্ট এলব্ৰুছ আৰোহণ কৰি বিশ্বৰ কনিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলি থকা 5 T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ব্ৰিষ্টলৰ কাউণ্টি খেলপথাৰত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে প্ৰায় 1,00,000 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া কৰ্মসংস্থাপন বিষয়ক উদগনি আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত 2 দেশত 3,50,00,000ৰো অধিক কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চলিত বৰ্ষৰ 1 আগষ্ট আৰু 2027 31 জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ'ব। আঁচনিৰ জৰিয়তে নিৰ্মাণ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু সামাজিক সুৰক্ষা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে কৰ্মসংস্থাপন লাভ কৰা কৰ্মচাৰীসকলে এমাহৰ দৰমহা 15,000 পৰ্যন্ত লাভ কৰিব। তেওঁ কয় যে নিৰ্মাণ খণ্ডত 2 বাবে সম্প্ৰসাৰিত লাভৰ সৈতে অতিৰিক্ত কৰ্মসংস্থাপন সৃষ্টি কৰাৰ বাবে নিয়োগকৰ্তাসকলক উদগনিমূলক ধনৰাশি প্ৰদান কৰা হ'ব। মন্ত্ৰীসভাই 1,00,000 কোটি টকা মূলধনেৰে গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনিতো অনুমোদন জনোৱা বুলি শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে। দেশৰ গৱেষণা আৰু উদ্ভাৱন তন্ত্ৰ শক্তিশালী কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰসাৰৰ জৰিয়তে দীৰ্ঘকালীন পুঁজি যোগান নিশ্চিত কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। শ্ৰীবৈষ্ণৱে কয় যে দেশৰ খেল প্ৰেক্ষাপটৰ ৰূপান্তৰ আৰু খেল ধেমালিৰ মাজেৰে নাগৰিকসকলক সবল কৰি তোলাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি 2025তো মন্ত্ৰীসভাই অনুমোদন দিছে। তেওঁ কয় যে এই নীতিৰ জৰিয়তে ভাৰতবৰ্ষক খেলৰ ক্ষেত্ৰত বিশ্বৰ 5 শীৰ্ষ ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰোৱাৰ লক্ষ্য থিৰাং কৰা হৈছে। মন্ত্ৰীসভাই 1,853 কোটি টকা ব্যয় সাপেক্ষে তামিলনাডুত 4-লেনযুক্ত পৰমকুণ্ডি ৰামানাথপুৰম সংযোগী পথ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলিও শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। তামিলনাডুৰ চট্টুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকাৰ কাৰখানাত আজি হোৱা বিস্ফোৰণৰ ফলত 5 লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 3 লোক গুৰুতৰভাৱে আহত হয়। এই কাৰখানাত 20 কোঠাত 50 অধিক লোকে কাম কৰিছে। আহত ব্যক্তিকেইজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নি নিৰ্বাপন বাহিনীয়ে ঘটনাস্থলীৰ পৰা বাকী থকা কৰ্মচাৰীসকলক সুকলমে বাহিৰ কৰিবলৈ সক্ষম হৈছে। কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুন শ্বায়েনৰ সৈতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটনথান চিনুৱাৰ্থৰ সৈতে ফোনযোগে হোৱা কথা বতৰাৰ এটা ফোন কল ফাদিল হোৱাৰ পাছতে থাইলেণ্ডৰ সাংবিধানিক আদালতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীজনক নিলম্বন কৰে। সংবিধানৰ অন্তৰ্গত নৈতিক মানদণ্ডৰ অৱমাননা তথা অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত 36 চিনেটেৰে আগবঢ়োৱা আবেদনৰ ভিত্তিত প্ৰধানমন্ত্ৰী পেটনথান চিনুৱাৰ্থক নিলম্বন কৰা হৈছে। সীমান্ত সম্পৰ্কীয় ৰাজনৈতিকভাৱে সংবেদনশীল এটা বিষয়ত পূৰ্বৰ কম্বোডিয়ান নেতাজনৰ সৈতে হোৱা কথা বতৰাৰ সৈতে এই আবেদন জড়িত হৈ আছে। আবেদন পত্ৰখনৰ সপক্ষে থকা 7 ভোটৰ ভিত্তিত প্ৰধানমন্ত্ৰীগৰাকীক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোৱা 28 মে তাৰিখে হোৱা সীমা সংঘৰ্ষৰ ফলত এজন কম্বোডিয়ান সৈনিকে প্ৰাণ হেৰুওৱাৰ পাছতেই এই বিতৰ্ক আৰম্ভ হৈছিল। ফাদিল হোৱা ফোন কলটোত পেটনথাৰ্মৰ ঘটনাটো সহজ কৰিব বিচাৰি কৰা কূটনৈতিক প্ৰচেষ্টা, ৰাজহুৱা সমালোচনা আৰু নাগৰিকৰ প্ৰতিবাদ এই সকলোবোৰ সন্নিৱিষ্ট হৈ আছিল। 15 এই ফোন কলটোত পেটনথাৰ্ঙে এজন থাই সেনাধ্যক্ষক সমালোচনা কৰাৰ লগতে হুন শ্বায়েনক প্ৰশংসা কৰিছিল, যিটো দেশখনৰ নীতি বহিৰ্ভূত আছিল। পিছত 38 এই প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰি কয় যে তেওঁ এই মন্তব্য ঘটনাটোক সঠিক আলোচনাৰ দিশে নিয়াৰ বাবে মাথো এটা কৌশলহে আছিল। আচলতে আদালতে অন্তিম ৰায়দান নিদিয়া পৰ্যন্ত দেশৰ উপ প্ৰধানমন্ত্ৰীজনে থাইলেণ্ডৰ চৰকাৰৰ দায়িত্বত থকাৰ সম্ভাৱনা আছে। পাঞ্জাৱৰ ছবছৰীয়া শিশু টেগবীৰ সিঙে মাউণ্ট এলব্ৰুজ আৰোহণ কৰি বিশ্বৰ কনিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্বৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। 18,510 ফুট উচ্চতাৰে মাউণ্ট এলব্ৰুজ হৈছে ৰাছিয়া আৰু ইউৰোপৰ সৰ্বোচ্চ পৰ্বত। টেগবীৰে তেওঁৰ পিতৃ সুখিন্দৰ দীপ সিঙৰ সৈতে যোৱা 20 জুন তাৰিখে এই যাত্ৰা আৰম্ভ কৰিছিল আৰু 28 জুন তাৰিখে এলব্ৰুজ পৰ্বতৰ শিখৰ চুবলৈ সক্ষম হৈছিল। ৰাছিয়াৰ কাবাৰ্ডিনো বালকেৰিয়ান ৰিপাব্লিকৰ ফালৰ পৰা টেগবীৰ সিঙে মাউণ্টেইনিয়াৰিং, ক্লাইম্বিং আৰু স্পৰ্টছ টুৰিজম ফেডাৰেশ্যনৰ ফালৰ পৰা এই অভিলেখ গঢ়াৰ বাবে প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰই আজি 78 বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবিত কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাৱৰণ কৰা হয়। 87তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডলিন বাদন আৰু ৰঙিয়াৰ সমন্বয় কলাক্ষেত্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ 6ষ্ঠ বছৰৰ একাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হয়। আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত প্ৰচাৰ কৰা ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ শীৰ্ষ গীত দুটিৰ লিৰিকেল ভিডিঅ' আজি মুকলি কৰা হয়। বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠকে মুকলি কৰা এই গীতৰ কথা ইউৰেকা কাকতি আৰু গহনা চক্ৰৱৰ্তীৰ আৰু সুৰ বৰষা বৰাৰ। সুকন্যা কাশ্যপ মহন্ত আৰু বৰষা বৰাই কণ্ঠ নিগৰুৱা গীত দুটিৰ সংগীত মনদীপ মহন্ত আৰু হীৰকজ্যোতি নাথৰ। ডিজিটেল আৰ্ট শংকৰ ভঁৰালীৰ, এনিমেচন এডিটিং উদ্দীপ্ত ভট্টাচাৰ্যৰ আৰু প্ৰযোজনা কৰিছে ইন্দ্ৰজিৎ দাসে। আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিছে। শ্ৰোতাসকলে 100.8 মেগাহাৰ্জত এই শাখাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। ইয়াৰ উপৰিও আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই 7-দিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। নাট শৃংখলাত আজি সূৰ্যৰ পৰিচালনাত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাৱণ শীৰ্ষক নাটকখন প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আয়োজন কৰা উপজা দিনৰ সুবাস অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰিব। ছাউথ কলকাতা আইন মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণৰ গোচৰৰ তদন্ত পূৰ্ণগতিত চলি আছে বুলি কলকাতা আৰক্ষী আয়ুক্ত মনোজ কুমাৰ বাৰ্মাই প্ৰকাশ কৰিছে। ইপিনে এই গোচৰৰ মুখ্য অভিযুক্ত মনোজিৎ মিশ্ৰ, প্ৰমিত মুখাৰ্জী আৰু জেইদ আহমেদ তথা ঘটনাৰ সময়ত উপস্থিত থকা নিৰাপত্তাৰক্ষী পিনাকী বন্দ্যোপাধ্যায়ক আজি আলিপুৰ আদালতৰ সন্মুখত হাজিৰ কৰোৱা হয়। ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলি থকা 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ব্ৰিষ্টলৰ কাউণ্টি খেলপথাৰত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত অনুষ্ঠিত হ'ব। নটিংহামৰ টেণ্ট ব্ৰিজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোত 97 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে 1-0 অগ্ৰগতি লাভ কৰিছে। খেলখনত স্মৃতি মন্ধানাই T20 আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে টেষ্ট, এদিনীয়া আৰু T20 আটাইকেইটা সংস্কৰণতে শতক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেট খেলুৱৈ হিচাপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে প্ৰায় 1,00,000 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া কৰ্মসংস্থাপন বিষয়ক উদগনি আঁচনিত অনুমোদন জনাইছে। তামিলনাডুৰ চত্তুৰ বিৰুধু নগৰ জিলাৰ এটা ফটকাৰ কাৰখানাত আজি হোৱা বিস্ফোৰণত 5 লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 3 লোক গুৰুতৰভাৱে আহত হয়। আৰু ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলি থকা 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ব্ৰিষ্টলৰ কাউণ্টি খেলপথাৰত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।